এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ৰাজ্যৰ 944টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ 4,29,448গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ 31টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 42টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলা আয়ুক্তসকলে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 15 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ। মোবাইল ফোন, স্মাৰ্ট ঘড়ী আদিকে ধৰি অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 25 আৰু 26 ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিনিয়োগকাৰীক আদৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি বিদেশী বিনিয়োগকাৰীক বিমানবন্দৰৰ পৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে আদৰণি জনোৱা হ'ব। বিদেশী বিনিয়োগকাৰীক সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে। থলুৱা বিনিয়োগকাৰীয়ে ৰাজ্য চৰকাৰৰ সৈতে 5 লাখ টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ উদ্যোগীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ যথেষ্ট সঁহাৰি লাভ কৰা বুলি প্ৰকাশ কৰিছে। এডভান্টেজ আছামৰ প্ৰথম সংস্কৰণত 262খন বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ হৈছিল, লগতে 9,807 কোটি টকা বিনিয়োগ হৈছিল। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অধিক বুজাবুজিৰ চুক্তি তথা বিনিয়োগ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ ল'বলৈ আহিবলগীয়া বিনিয়োগকাৰীৰ বাবে থকা খোৱাৰ বিশেষ ব্যৱস্থা কৰাৰ লগতে প্ৰদৰ্শনীথলীৰ পৰিসৰ বৃদ্ধি কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি লুইতকুঁৱৰ ৰুদ্ৰবৰুৱাৰ মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। 1980চনৰ আজিৰ দিনটোতে কলংপুৰীয়া গীতিকাৰ হিচাপে পৰিচিত ৰুদ্ৰবৰুৱাৰ দেহাৱসান ঘটিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে কৈছে যে ৰুদ্ৰবৰুৱাৰ কালজয়ী গীতসমূহত কেঁচামাটিৰ গোন্ধ সংমিশ্ৰিত হৈ আছে। অসমৰ তাহানিৰ জনজীৱনৰ বিভিন্ন দিশৰ প্ৰতিফলনেৰে মাদকতাপূৰ্ণ ৰুদ্ৰবৰুৱাৰ গীতসমূহ শুনিলে শুনি থাকিবৰ মন যায় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণুজ পেগুৱে আজি ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি জিলাখনৰ আন কেইবাটাও কাৰ্যসূচীত অংশ লয়। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আৱৰ্ত ভৱনৰ ভূমিপূজন অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত ধেমাজিৰ হাবুং ঐতিহ্য ক্ষেত্ৰত টাই সংগ্ৰহালয় নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। লোক নিৰ্মাণ বিভাগৰ অধীনত গ্ল'বেল হেড পুঁজিৰ 3 কোটি টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব। ডাঃ পেগুৱে আজি জিলাখনৰ বগলিজান আৰু ভূমা অঞ্চল সংযোগী আৰু বৰদৈ বাগান আৰু ৰাতুৱা সংযোগী দুখন দলঙৰো আধাৰশিলা স্থাপন কৰে। গুৱাহাটী মহানগৰীৰ জালুকবাৰী গোটানগৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হয়। পুৱাৰ ভাগত এখন বাছে এখন স্কুটিক মহতিয়াই নিয়াৰ ফলত প্ৰফুল্ল দাস নামৰ লোকজন থিতাতে নিহত হয়। সম্প্ৰতি ছাত্ৰী 3গৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইপিনে বৰপেটা জিলাৰ হাউলিৰ সমীপৰ কালজাৰত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰ থিতাতে নিহত হয়। মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত এখন 4চকীয়া বাহনে ছাত্ৰজনক খুন্দিয়াই পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পৰ্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্নজনৰ মতামত আগবঢ়াব। গুৱাহাটী পৌৰ নিগমৰ চাফাইকৰ্মী পুলিন দাসৰ আছিল প্ৰেয়সী মোৰ শীৰ্ষক কাব্যগ্ৰন্থখন আজি দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই উন্মোচন কৰে। সংগ্ৰামী জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলিন দাস বহুতৰ বাবে অনুপ্ৰেৰণা হ'ব বুলি শ্ৰীভূঞাই উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে সঞ্চালনা কৰা এই অনুষ্ঠানত কেইবাগৰাকী লেখক সাংবাদিক উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:00।